ॐ नमो भगवते वासुदेवाय श्रीमद्भागवत अष्टमस्कन्ध पञ्चम अध्याय सुक कहन्ति गंगाकूले सकल महारुषि मेले सुक उवाच हरिचरित सुधासार गज कुम्भीरर निस्तार प्रसन्ने कहि राजा आगे पुणि कहन्ति अनुरागे शुण हे अभिमन्यु सुत अद्भुत गोविंद चरित तोते कहिलु हरि गुण मनु चरित एबे सुण पंचमे तामस सुदर रैवत नामे मनुबर अर्जुन बलि विंध्य नाम तारतनय अनुपम इंद्रवसई विभु नाम घेनी देवता ऋषिगण देवता भूत रय आदि ए भावे आमर प्रसिद्धि अहिरण्य रोमा वेदशीर ऊर्ध्वबाहुजे मुनिवर वैकुंठा नामे शुभ्र नारी रूपे कमला नोहे सरी वैकुंठपुर लोक संगे विष्णु ताहार निज अंगे जन्म होइले निज धाम एणु वैकुंठ तार नाम हरि हरि बोल वैकुंठपुर मने कल्पी जही विजय विश्वरूपी से सर्वलोक नमस्तुत सुण नृपति परीक्षित लक्ष्मीर प्रार्थने मुरारी कमला तुले प्रीति करी निवास कले प्रिय भावे विष्णु भक्तंकर लाभे वैकुंठ गुण भाव जेते भावे कहिछि तो अग्रते ए विष्णु गुण परिमाणु के गणी पारे भूमि रेणु शुण राजन मन तोषे एवे कहिबा मनु वंशे षष्ठरे चक्षु शंख सुत चाक्षुष नामे से विजित पुरुपुरुष सुदुम्न जे प्रमुख चाक्षुष तनुजे इंद्रर नाम मंत्र द्रुम आप्यादि देव गण नाम हविष्णवीर कादि मुनि उदय निज गुण घेनी से मनु काले चक्रधर देव संभूतिर उदर अजित नामे भगवान विराज ऋषिर नंदन जे रूपे समुद्र मंथिले सुरगण को सुधा देले जले बुड़ते गिरीवर कूर्म रूपे धरि मंदर अमृत देले देवगणी असुर मोहि स्त्री पणे शुक चरण तले बसी बोले परीक्ष कुरुवंशी राजवाच भूमुनि असंभव कथा समुद्र मंथन व्यवस्था किमर्थे प्रभु भगवान कल्पिले क्षीराधि मंथन किमन्ते कूर्म रूप धरी पृष्ठे बहिले महा गिरी के मन्ते सर्वदेवगण संतोषे कले सुधा पान अन्य बा कि उपजिला केते बा संभूत होइला विष्णु चरित अगोचर भ्रमन्ति ब्रह्मा शिव सुर हरि महिमा तुम्भ मुखे श्रवणे पान करि सुखे त्रुपत नोहिला मो प्राण भूमुनि कर परित्राण शुक कहन्ति ब्रह्म मते सकल ऋषिक ग्रते सुतवाच एमन्ते परीक्षित वाणी शुक आनंद मने गुणी हरि महिमा सुखे मजी दंडे रहिले चक्षु बुझी अंतस्करणे हरि ध्याई कहन्ति राजा मुख चाही सुकवाच पूर्वे जे देवा सुररणे युद्धे हारिले देवगणे पड़िले गत प्राण प्राय ज्ञान नलवंती के वेहे दुर्वासा मुनिंकर क्रोध ध्वंसिला इंद्र और संपद यज्ञादि क्रिया नाश गला एतिनि भुवन कंपिला इंद्र न पारे स्वर्गे रही बने पसिला बेगे जाई भये न रही स्वर्ग लोके बने बुलंती एके एके त्रैलोक्य अंधार त्रैलोक्य दिशे अंधकार भूमि कंपई थर हर लक्ष्मी बिहुने तिनि लोके दुखे मजिले अतिरेके हेमंते देव लोक चाही बासव संगे संग होई दिगपाळंकु संग करी अनेक प्रकार विचारी निस्तारण पारिले चिंती मने पाइले महाभीति एमंते केते दिन रही पुणी सकले रुंड होई विचार कले एक मते कहिबा ब्रह्मांक अग्रते इंद्र न थिले सृष्टि काही आंभे न पारु स्वर्गे रही लक्ष्मी बिहिने सृष्टि नासे संसारे घोर तमग्रसे एमंते विचारी सकले शक्रर संगे देव बले सुमेरु ऊर्धे ब्रह्म सभा जही सकल ऋषि देवा से सभा मध्य देव गणे नमिले धातार चरणे इंद्रंकु करी आगुसार बोइले शुण बेद बर दुर्वासा कोपे इंद्र दुखी आंभे सकले ताहा देखी त्रैलोक्य लक्ष्मी इंद्र मूले स्वर्गरे न रहे निश्चले इंद्रर तेज अस्त गला तेणु संपद नाश हेला आंबे तो होई लुअनाथ ऋषि सकल वेदनाथ एमंते देवंक वचन सुनी पद्मजो निमौन आंबे तो होई लुअनाथ ऋषि सकल वेदनाथ एमंत देवंक वचन सुनी पद्मजो निमौन दंडे रहिले छन्न होई देवंकु चाही विचारई ए इंद्र आदि दिगपाळे गगन धरणी ताले जेते अछंती राजा गणे तेजन देखी लक्ष्मी हिने अशुभ प्राय तदिशई एमंते दुख मने वही पुरुषोत्तम पाद मूले चिंतिले समाधि निश्चले हरि प्रसन्न लेश पाई बोलंती देवंकु नाई आनंद मने वेद बर देवंकु बोलंती उत्तर ब्रह्मा उवाच शुण सकल देवगण कहिबा एथिर कारण ब्रह्मा शंकर देवगण मनुष्य पशु गुल्म बन जहार अंश कला बही आंभे सकले बहुदेही से हरि अव्यय ईश्वर आंभे जे शरण तोहर जहार रिपु मित्र नाही रक्ष अरक्ष तार काही तथापि सृष्टि से संचयी स्वभावे तिनि गुण बही सृष्टि करई रज गुणे सत्वे पाळई विष्णु पणे तामस गुणे सहारई अंतरे सर्व गुण बही एणु जगत गुरु पादे शरण पस अप्रमादे तार महिमा सुर प्रिय सुर रक्षणे बहे देह आंभ कुशल से करिब अनादि प्रभु पद्मनाभ सुकवाच ইমন্ত বলি পদ্মযোনি সঙ্গে সকল দেব ঘেনি আনন্দে জয় জয় নাদে সর্বে মিলিলে বিষ্ণু পাদে যে বৈকুণ্ঠ যোগ গম্য পরম আত্মা পরধাম প্রকৃতি ন জানই যাহা যহি ন পশে বিষ্ণু মায়া অদৃষ্ট অশ্রুত ভুবনে দেবে মিলিলে মহাশূন্যে যহি কি জীব আত্মা গলে পুণি ন সঞ্চরে সয়ে ধাতা কপোড়ে কর দেই বলে বৈকুণ্ঠ নাথ ধ্যায়ী ব্রহ্মা উবাচ সত্য অনন্ত অবিকার যে নিরঞ্জন নিরাকার নিজ বিভূতি অগোচর জন্তুঙ্ক হৃদে যার ঘর মনরু বেগবন্ত যেহি মন বচনে ভেদ কাহি বরেণ্য দেববর পাদে আম্ভে মিলিলু অপ্রমাদে স্বভাবে মন প্রাণ বুদ্ধি এ যহি ন পারন্তি ভেদি ইন্দ্রিয় গণে চেয় দৃশ্য উনিদ্র ভাবে অবিনাশ ছায়া আতপে যে নমিষে অক্ষয় শূন্য পরকাশে ত্রিগুণ রূপ সে বোলাই আম্ভে শরণ গলু তহি এ জীব ক্ররূপ ধরে মায়ারে মণ্ডলে সঞ্চরে ত্রিগুণে ত্রিনাভিতাহার যে চক্রে পঞ্চদশ অর দশ ইন্দ্রিয় পঞ্চ প্রাণ অষ্ট প্রকৃতি নেমি জান সে চক্র অক্ষ আত্মারূপী যে আদি অন্ত মধ্যে ব্যাপী সে সত্য স্বরূপ চরণে আম্ভে যে পশিলু শরণে যাহার জ্যোতি পরকাশ নির্মল করে দশ দিশ যোগিয়ে যোগ মার্গে থাই কাল হরন্তি যারে ধ্যায়ী কেহি যাহার মায়া ভ্রম তরণে ন হুয়ন্তি ক্ষম যা মায়া জগতে সঞ্চরে অনন্ত নানা রূপ ধরে নির্জিত মায়া মায়া গুণ পরম পুরুষ পুরাণ জন্তুঙ্ক দেহে সমরূপী তেজে সঞ্চরে সর্বব্যাপী তার চরণে নমস্কার যে প্রভু পরম ঈশ্বর এ দেবগণ ব্রহ্মাদি ক্রীড়া অর্থরে সম্পাদি সত্ত্ব সংযোগ সৃষ্টি করি তহি যে সূক্ষ্ম রূপ ধরি দিশই অন্তরবাহি যে প্রদীপ জেহে গৃহ মাঝে যাহার সূক্ষ্ম গতি আম্ভে জানি ন পারু জ্ঞান দম্ভে সংসার মধ্যে ছন্তি যেতে সেও বা জানিবে কে মন্তে এ মহিজার বেনিপাদ সুকৃত প্রাণী চতুর্বিধ যে কর্ম গহলে সঞ্চরি শরীর বহে নর হরি মহাপুরুষ আত্মতন্ত্র মহাবিভূতি ব্রহ্মতত্ত্ব প্রসন্ন হেউ সে আম্ভঙ্কু শরণ পশিলু তাহাঙ্কু জল যাহার বীর্য হই স্বভাবে তার তেজ বহি অখিল লোক লোকপালে তিনি ভুবন যার বড়ে ভূত সঞ্চয় জীব রূপে সে হ্রাস বৃদ্ধি অনুরূপে মহাবিভূতি ব্রহ্ম যেহু আম্ভ বিষয়ে দয়া বহু সোম যাহার মন হয়ে দেবঙ্ক অন্ন আয়ু বহে স্থাবরঙ্কর যে ঈশ্বর প্রজাঙ্ক রক্ষা বৃদ্ধি কর মহাবিভূতি ব্রহ্ম রূপ সে হরি হরু আম্ভ তাপ যাহার মুখু অগ্নি জাত তেজে প্রতাপ ই জগত ক্রিয়াকাণ্ড নিমিত্তে জন্ম সে সর্বসাধ্যে সিদ্ধ কর্ম অন্ত সমুদ্রে অগ্নি বহি আহার রূপে যে ভুঞ্জয়ি যাহার চক্ষু মার তন্ড তেজে প্রকাশ ই ব্রহ্মাণ্ড সে দেব পাল ত্রয়ময় ব্রহ্মর স্থান শুদ্ধ দেহ তীর দ্বার সে বোলাই অমৃত তিরূপ হই চরাচরঙ্ক দেহ প্রাণ যে করে প্রাণী পরিত্রাণ প্রকাশে সহ উজবলে যার বিহার এ সয়লে যার শ্রবণ দশ দিশ হৃদয় প্রকাশে আকাশ যাহার নাভি অন্তরীক্ষ মস্তক স্বর্গ যা প্রত্যক্ষ প্রাণ ইন্দ্রিয় আত্মা হেতু যার প্রসন্নে জ্ঞান তন্তু ত্রিদশ দেবঙ্কর নাথ ইন্দ্র যাহার বড়ুজাত যাহার প্রাণে জন্তুরাণ এণু এ সর্বপরিত্রাণ যাহা প্রসাদু দেবে হন্তি ক্রোধরু হয়ে পশুপতি বুদ্ধিরু ব্রহ্মাজাত হয়ে লোকে প্রকাশ যার দেহে হরি হরি বল ইন্দ্রিয় ছিদ্রু জাত ছন্দে মেঢু প্রজাপতি আনন্দে কমলা তার বক্ষস্থল ছায়া সম্ভবে পিতৃকূল ধর্ম উদিত স্তন যুগে অধর্ম যার পৃষ্ঠভাগে স্বর্গ যা শিরু উত্তপর্ণ বিহারু অপসরাগণ যে মহাবিভূতি শরণ আম্বঙ্কু করু পরিত্রাণ বিপ্রজাহার মুখুজাত ব্রহ্মা নির্মাণ গুহ্য তত্ত্ব ত্রিয় ভুজু জন্ম বল উরু সম্ভূত বৈশ্যকুল দ্রচরণু উত্তপ যে ব্রহ্ম পরম বিভূতি উপর অষ্টু প্রীতিজাত অধরু লোভ যে সম্ভূত কান্তি যাহার নাসিকারু সম্ভব হুয় স্পর্শরু পাশব্য কামর সম্ভব যম যাহার জাত ভ্রুব কাল সম্ভব পক্ষ্ম দেশে করাল দিশে বেনি পাশে দ্রব্য বয়স কর্ম গুণ জামায়া প্রকাশে লক্ষণ যে উপ শান্তি শক্তি বহে আম্ভে যে নমু তার পায়ে সত্যরে যে প্রতিপূজিত মায়া চরিত গুণে স্থিত সে হরি দেখাউ শরীর যে নহে করণে গোচর যা সুখ দেখিবার অর্থে শরণ গলু পাদ গতে সুজনে কর এণে ভাব যে নাবে সংসার উতরিব কলি কর্ম সনা বিনুয়ান গতি নাহি বলই দাস জগন্নাথ ভাষা প্রবন্ধে ভাগবত ভাবে বলই দাস জগন্নাথ ভাবে ভাষা প্রবন্ধে ভাগবত হরি হরি বল इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायां अष्टम स्कन्धे अमृत मंथन आयोजने नाम पंचम अध्यायः।